Akakbani. Batori Koisu, Morami Kashyope, aru mor hoite ase Jinti Rani Deka. Rajya Sabha dhonnobad kusok prastabar alochonar uttor di aji Pradhanmantri Narendra Modiye koy je rashtra pratham agratikar diatu teo sarkarar niti. Bangladeshor hehotia poristhitit uddigno prakton Pradhanmantri Sheikh Hasinai koy je unnayonor arhire samagra prithibir adorsho hoi pora Bangladesh bortoman santrasbadi aru maulobadi bhumi hoi porise. Pariksha pe charchar ashtam sanskaran aha 10 February notun dilli Bharat mandapamot onusthito hobo. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বাৰ্থ আৰু বিতৰণ এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি আজি ৰাজ্যসভাত মন্তব্য কৰিছে আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 249 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। Rajya Sabha dhonnobad husok prastabar alochonar uttor di aji Pradhanmantri Narendra Modiye koy je rashtrak pratham agradhikar diatu teo sarkarar niti Congressor dore poriyalok agradhikar dia niti teo sarkare onukhoron nokore Congressor pora sabka sath sabka bikash aha kora na jay 2014 sonor pasot dekhot notun distibhongi dekha goise ei distibhongi tustikoronor nohoy santustikoronor distibhongi teo koy je aji bishoy Bharatok drutogotit agborha de hisabe pratyaksha korise amar dekhe arthobyabosthar bistor unnati kori বুলি প্ৰকাশ কৰি কয় যে ইয়াৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই গৰ্ব অনুভৱ কৰে শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছৰ ৰাজনীতিৰ মন্ত্ৰ হৈছে শাসনত থকা আন দলক অস্থিৰ কৰি তোলা সেয়েহে যি দলৰ চৰকাৰ শাসনলৈ আহে কংগ্ৰেছ দলে অস্থিৰ কৰিবলৈ বিচাৰে বুলিও শ্ৰীমোদীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ইয়াৰ পূৰ্বে আলোচনাত ভাগ লৈ বিজেপিৰ দেৱেন্দ্ৰ প্ৰতাপ সিঙে কয় যে চৰকাৰে কৃষক তথা অনুসূচিত জাতি আৰু জনজাতিৰ কল্যাণৰ বাবে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে শ্ৰীসিঙে ৰাষ্ট্ৰপতি ভাষণ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত বিৰোধী দলৰ নেতাই কৰা তাচিল্যসূচক মন্তব্যৰো গৰিহণা দিয়ে এই বিতৰ্কত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জনতা দলৰ নেতা এইচ ডি দেৱেগৌড়া কংগ্ৰেছৰ ৰাজীৱ শুক্লা সমাজবাদী পাৰ্টীৰ জয়া বচ্চন আপৰ সঞ্জীৱ আৰোৰা বি এছ পিৰ ৰামজীৰ লগতে আন আন সদস্যসকলে ভাগ লয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাসিনাই আজি নতুন দিল্লীৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে দিয়া এটা ভাষণত কয় যে উন্নয়নৰ আৰ্হিৰে সমগ্ৰ পৃথিৱীৰ আদৰ্শ হৈ পৰা বাংলাদেশ বৰ্তমান সন্ত্ৰাসবাদী আৰু মৌলবাদীৰ ভূমি হৈ পৰিছে এয়া আমাৰ বাবে সঁচাকৈয়ে দুৰ্ভাগ্যৰ বিষয় আৱামী লীগৰ ৱেব পেজত প্ৰকাশ পোৱা এই ভাষণত শ্বেখ হাসিনাই কয় যে বুলডোজাৰৰ সহায়ত বংগবন্ধুৰ স্মাৰক ভাঙি পেলোৱা কাৰ্যৰ বাংলাদেশৰ জনসাধাৰণে ন্যায় বিচাৰিব তেওঁ লগতে কয় যে সমাগত দিনবোৰত তেওঁ কিছুমান গুৰুত্বপূৰ্ণ কাম কৰিবলৈ বাকী আছে মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ বৰ্তমানৰ চৰকাৰখন সম্পূৰ্ণৰূপে অসাংবিধানিক তেওঁ ধনৰ ক্ষমতা আৰু দেশৰ বহু লোকৰ মৃতদেহ গচকি ক্ষমতালৈ আহিছে বুলিও শ্ৰীমতী হাসিনাই প্ৰকাশ কৰে উল্লেখযোগ্য যে প্ৰায় ছমাহ আগতে দেশখনত হোৱা ছাত্ৰ বিক্ষোভৰ পৰিণতিত চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ পলাই আহি নতুন দিল্লীত আশ্ৰয় গ্ৰহণ কৰিছিল আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বাংলাদেশৰ ৰাজধানী ঢাকাত কালি নিশা একাংশৰ প্ৰতিবাদকাৰী আৰক্ষীৰ উপস্থিতিত বুলডোজাৰৰ সহায়ত বংগবন্ধু স্মাৰক সংগ্ৰহালয় ভাঙি পেলায় বাংলাদেশৰ জনক তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাসিনাৰ পিতৃ বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ এই বাসভৱনটোক পৰৱৰ্তী কালত সংগ্ৰহালয়ৰূপে চিহ্নিত কৰা হৈছিল প্ৰতিবাদকাৰীসকলে কালি নিশা প্ৰায় 8:30 বজাত সংগ্ৰহালয়টো লণ্ডভণ্ড কৰে আৰু ইয়াৰ সামগ্ৰীসমূহ ধ্বংস কৰাৰ পাছত জুই লগাই দিয়ে এই ধ্বংসকাৰ্য নিশা প্ৰায় 11 বজালৈ অব্যাহত থকাৰ পাছত প্ৰতিবাদকাৰীসকলে এখন এক্সকেভেটৰৰ জৰিয়তে সংগ্ৰহালয়টো সমূলঞ্চে ধ্বংস কৰাৰ চেষ্টা চলায় 1975 চনৰ 15 আগষ্টত দেশখনত সামৰিক বাহিনীৰ একাংশই চলোৱা সামৰিক অভ্যুত্থানৰ সময়ত তেতিয়াৰ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মুজিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালৰ প্ৰায়সকল সদস্য ধানমন্দিৰ এই বাসভৱনতে আততায়ীৰ গুলীৰ আঘাতত নিহত হৈছিল বাংলাদেশৰ সংবাদ পত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি সামাজিক মাধ্যমত ধানমন্দি 32 বুলডোজাৰ সমদল শীৰ্ষক এটা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে এই ধ্বংসকাৰ্যত সমবেত হবলৈ অন্যান্যসকলক আহ্বান জনাইছিল প্ৰশাসনে এই ধ্বংসকাৰ্য ৰোধ কৰিবলৈ পাৰ্যমানে চেষ্টা চলাইছিল বুলি দাবী কৰে যদিও প্ৰত্যক্ষদৰ্শীয়ে সংগ্ৰহালয়ৰ দিশে যোৱা সমদলক বাধা দিবলৈ কোনো বিশেষ চেষ্টা কৰা নাছিল বুলি উল্লেখ কৰে ইফালে শ্বেখ হাসিনাৰ প্ৰয়াত স্বামী ডঃ এম এ ৱাজেদৰ ঢাকাত থকা বাসগৃহতো অগ্নিসংযোগ কৰে আমাৰ ঢাকাৰ সংবাদদাতাই জনোৱা মতে প্ৰতিবাদকাৰীয়ে যোৱা নিশা দেশখনৰ ৰাজশাহী ছিলেট কুষ্টিয়া আদি ঠাইত থকা আৱামী লীগৰ ভালেসংখ্যক নেতাৰ বাসগৃহতো আক্ৰমণ চলাই ধ্বংস কৰে পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা 10 ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ'ব। নতুন আংগীকাৰে হ'বলগীয়া এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভিন্ন বৃত্তিৰ বিশিষ্ট ব্যক্তিসকলে নিজৰ অভিজ্ঞতা শিক্ষাৰ্থীসকলৰ সৈতে বিনিময় কৰিব। এই অনুষ্ঠান দূৰদৰ্শনৰ উপৰি স্বয়ম প্ৰভা প্ৰধানমন্ত্ৰী কাৰ্যালয় ইউটিউব চেনেল আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সামাজিক মাধ্যমযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। চলিত বৰ্ষত এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰায় 3 কোটি শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকে আবেদন কৰিছে। ইয়াৰ ভিতৰত 36 গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। এই অনুষ্ঠানত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীয়ে সন্মুখীন হোৱা মানসিক চাপ দূৰ কৰাৰ উপায় সন্দৰ্ভত আলোকপাত কৰা হয়। এই অনুষ্ঠানৰ বাবে অনলাইনযোগে আবেদন কৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজৰ পৰা 6-12 গৰাকীক যোগ্য বিবেচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰ পৰা।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি কয় যে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বাৰ্থ। তেওঁ কয় যদিহে নিজৰ দেশৰ লোক অন্য দেশত অবৈধভাৱে বসবাস কৰে তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনমতে সাধাৰণভাৱে গ্ৰহণযোগ্য নীতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক বিতাৰণ সন্দৰ্ভত ৰাজ্যসভাত বক্তব্য প্ৰদান কৰি বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰে এইদৰে কয়। বিতাৰণৰ প্ৰক্ৰিয়াটো নতুন নহয় বুলি মন্তব্য কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে ই এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি অভিহিত কৰে। তেওঁ সদনত ভাৰতীয় নাগৰিকৰ বিতাৰণ সম্পৰ্কীয় তথ্য প্ৰকাশ কৰি কয় যে 2009 চনত 734 গৰাকী, 2024 চনত 368 গৰাকী আৰু এই বছৰ 104 গৰাকীক বিতৰণ কৰা হৈছে। বিতাৰিত লোকসকলৰ সৈতে যাতে কোনোধৰণৰ দুৰ্ব্যৱহাৰ কৰা নহয় সেই বিষয়ে ভাৰত চৰকাৰে আমেৰিকা প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বুলিও ডঃ জয়শংকৰে জানিবলৈ দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই বিতৰণ প্ৰক্ৰিয়াই এটা মানসম্পন্ন পৰিচালনা পদ্ধতি অনুসৰণ কৰে যিটো নতুন প্ৰথা নহয়, কিন্তু এনেধৰণৰ পদ্ধতি মহিলা আৰু শিশুৰ ওপৰত ন্যস্ত নহয় বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে অবৈধ প্ৰব্ৰজন প্ৰক্ৰিয়া ধবংস কৰিবলৈ সকলোলৈ আহ্বান জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বক্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সদস্য ৰণদীপ সিং সূৰ্যেৱালাই কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই 7 লাখৰো অধিক ভাৰতীয়ক এনেদৰে বিতাৰিত কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ কয় যে কিমান সংখ্যক ভাৰতীয় নাগৰিকক আমেৰিকাৰ কাৰাগাৰত ৰখা হৈছে আৰু তেওঁলোকক কিবা আইনী সাহায্য প্ৰদান কৰা হৈছে নেকি সেই বিষয়ে চৰকাৰে সদনক অৱগত কৰিব লাগে। ডি এম কেৰ তিৰুচি শিৱাই ভাৰতীয় নাগৰিকৰ বিতাৰণ পদ্ধতিক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে ই ভাৰতীয় নাগৰিকৰ আৱেগক আঘাত কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ চকেট গোখলে অভিযোগ কৰে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বক্তব্যই নাগৰিকৰ স্বাৰ্থতকৈ আমেৰিকাৰ বিতাৰণ নীতিকহে সুৰক্ষিত কৰিছে। আপৰ সঞ্জয় সিঙে কয় যে এনে বিতাৰিত লোকৰ বাবে কিবা স্পষ্ট নীতি আছে নেকি সেই বিষয়ে চৰকাৰে স্পষ্ট কৰি দিব লাগে। আৰ জে ডিৰ সাংসদ মনোজ কুমাৰ ঝাই এই বিতৰণ পদ্ধতি সন্দৰ্ভত চৰকাৰে পূৰ্বে লাভ কৰা জাননীৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। চি পি আই এমৰ ডঃ জন ব্ৰিটাৰ্ছে কয় যে চৰকাৰে নিশ্চিত কৰিব লাগে যে বিতাৰিত লোকসকলক যাতে মানৱীয় ব্যৱহাৰ কৰা হয়। তেওঁ এনে অবৈধ অনুপ্ৰৱেশক সহায় কৰা সংস্থাসমূহক দমন কৰাৰ পৰিকল্পনা সন্দৰ্ভত চৰকাৰক প্ৰশ্ন কৰে। ইয়াৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় লোকক বিতৰণ কৰা সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধী দলৰ সদস্যসকলে সদনত দাবী জনায়। এই সংক্ৰান্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বক্তব্যৰ পাছতেই সদনত হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাৰ সময়তে অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ৰাখে। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি ছত্তীশগড়ৰ ডাংগৰগড় অঞ্চলৰ চন্দ্ৰগিৰি তীৰ্থত আচাৰ্য বিদ্যাসাগৰ জী মহাৰাজৰ প্ৰথমা সমাধি স্মৃতি মহোৎসৱ আৰু শ্ৰী 1008 সিদ্ধচক্ৰ বিধান বিশ্বশান্তি মহাযজ্ঞত অংশগ্ৰহণ কৰে। চন্দ্ৰগিৰি তীৰ্থ ভ্ৰমণৰ সময়ত শ্ৰীশ্বাহে মহামুনিৰাজৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি গৃহমন্ত্ৰীগৰাকীয়ে সত্য, অহিংসা আৰু দানৰ মূল্য বৰ্তাই ৰাখি সমাজখনক একত্ৰিত কৰাৰ বাবে আচাৰ্য বিদ্যাসাগৰ জী মহাৰাজক প্ৰশংসা কৰে। অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই আৰু উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাও উপস্থিত থাকে। ভাৰত আৰু ইংলেণ্ডৰ মাজত তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত আজি ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 249 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ইংলেণ্ডে প্ৰথমে বেট ধৰি 47 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 248 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে 19 অভাৰত 3টা উইকেট হেৰুৱাই 129 ৰাণ সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটি আকৌ এবাৰ। ৰাজ্যসভাত ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাষ্ট্ৰক প্ৰথম অগ্ৰাধিকাৰ দিয়াটো তেওঁৰ চৰকাৰৰ নীতি। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিত উদ্বিগ্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাসিনাই কয় যে উন্নয়নৰ আৰ্হিৰে সমগ্ৰ পৃথিৱীৰ আদৰ্শ হৈ পৰা বাংলাদেশ বৰ্তমান সন্ত্ৰাসবাদী আৰু মৌলবাদীৰ ভূমি হৈ পৰিছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি নাগপুৰত অনুষ্ঠিত প্ৰথমখন খেলত ইংলেণ্ডে ভাৰতক জয়ৰ বাবে 249 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানেই।